Good evening. Itu Agashwani Kohima. Samlaga khobor puri asim kongnongla. Pohila headlines. President Mormoba, India to develop deshik dabanai dibule manukhan lokoti nation first to adopt koribuli onorod korise. Nagaland Congress ba Gautam Adani khilapi US Securities Exchange Commission ba ninda kuridia kotha upor chinta bhavana janai dise. Union Home Minister Shabra কৈছে কি দিল্লী লগা কানুনৰ হকম অৱস্থাদি কোনো কমজোৰ হবলৈ নাদিব আৰু নাগালেণ্ড চীফ ছেক্ৰেটাৰী আলাম্ব্ৰা কিছামাদি কাম জাৰি থাকি আখন চাই যাইছে। এতিয়া পুৰা খবৰ। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৰা এটা ডেভেলপ দেশ হবলৈ কাৰণে চব মানুহখন বা নেশ্যন ফাৰ্ষ্ট এপ্ৰ'চটো এডপ্ট কৰিবলৈ আজি দৰকাৰ জনাই দিছে। লোকমান ধান লগা ফোৰ্থ এডিশ্যন হায়দৰাবাদী কথা কৰি প্ৰেচিডেণ্টৰা কৈছে কি চব মানুহৰ পৰা দেশ লগা কালচাৰেল ইণ্টেলেকচুৱেল হেৰিটেজটো বুজি কিনে আমি খান লগা সবচে ভাল ট্ৰেডিশ্যনটো তাকত কৰি দিম বুলি কৈছে।
শ্রেষ্ঠতম রাষ্ট্র বনানে কে লিয়ে দেশবাসীয় কি মানসিকতা কো একতা ওর শ্রেষ্ঠতা কে সূত্র মে পেরোনা হাম লোগো কা কর্তব্য হ্যায়। মেরে বিচার সে এক বিকশিত রাষ্ট্র কে নির্মাণ কে লিয়ে সবি দেশবাসীয় মে রাষ্ট্র কো সর্বোপরি মাননে কি ভাবনা কা সঞ্চার করনা অনিবার্য হ্যায়। লোকমন্থন দ্বারা সবি ভাবনা কা সঞ্চার কিয়া যা রহা হ্যায়। এ বিকশিত ভারত কে নির্মাণ কি দিশা মে অত্যন্ত সরাহনীয় কদম হ্যায়।
ডাইভাৰ্চিটিৰ দেশ লগা ফাণ্ডামেণ্টেল ইউনিটি দি কিছু আলগ আলগ সুন্দৰ দি আছে বুলি কয় প্ৰেচিডেণ্টৰা কৈছে কি দেশ লগা মিল মিলা ভাৱনাৰ পৰা বেছি দুখ তিক্তাৰি থাকিলে বি দেশটো মিলা জোৰাই কিনে ৰাখি আছে। প্ৰেচিডেণ্ট মৰমৰ পৰা ইণ্ডিয়ান সমাজটো আলগ আলগ ভাগ কৰি দিবলৈ আৰু কমজোৰ কৰি দিবৰ কাৰণে বেছি চেঞ্চুৰিজ কোচিছ কৰি আহিয়াকান্ত ইয়াত কৰি দিছে। তাৰ পৰা কৈছে কি মানুহখন আলগ আলগ বা নাই দিয়া পৰা নিয়ম পৰা মিলা জোৰা থাকিয়াদো নষ্ট কৰি দিবলৈ পাৰিয়া নাই আৰু মানুহখন লগতে ইণ্ডিয়ান নেচ লগা আত্মা থাকিয়াৰ পৰা নেশ্যনেল ইউনিটি লাইটনিং লগা লাইটিং লগা টৰ্চটো জাৰি ৰাখিবলৈ পাৰিছে। ইণ্ডিয়ান আইডিঅলজি লগা ইনফ্লুয়েঞ্চটো এনচিয়েণ্ট সময়ৰ পৰা লৈ কিনে দুনিয়া লগা বেছি জেগাতে পঢ়াই দিয়া প্ৰেচিডেণ্ট পৰা ইয়াত কৰি দিছে আৰু পুৰা দুনিয়াৰ পৰা ইণ্ডিয়া লগা ধৰ্ম বিশ্বাস আৰ্ট মিউজিক টেকনলজি মেডিকেল ছিষ্টেমছ ভাষা আৰু লিটাৰেচাৰে খুচি থাকি আছে বুলি কৈছে। নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটি এন পি চি চিৰ পৰা কৈছে ইণ্ডিয়ান বিলিয়নিয়াৰ গৌতম আদানী আৰু তাৰ লগা মানুহখন খিলাফ ইউ এছ ছিকিউৰিটিজ এক্সচেঞ্জ কমিশ্যন এছ ই চিৰ পৰা মিছা কথা কৈ দিয়াৰ লগত জৰিয়তে আজি বেছি চিন্তা ভাৱনা জনাই দিছে। এটা প্ৰেছ কনফাৰেন্স ডিমাপুৰি কথা কৰি এন পি চি চি কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট য়াঙৰ লংখামৰ পৰা কৈছে এছ ই চি লগা ৰিপৰ্ট হিচাপ দি আদানী আৰু তাৰ লগা মানুহখন পৰা পাংস্তা ইণ্ডিয়ান ষ্টেটছ দি অফিচিয়েলছ লগতে 2,000 কৰোৰ টকাৰ ৰকম ঘোষ দিছে বুলি কৈ আছে। ষ্টেটছ কান্দি ছত্তীশগড় ওডিশা তামিলনাডু জম্মুৰ কাশ্মীৰ আৰু অন্ধ্ৰপ্ৰদেশ কান্দি 2020-2024 তাক চামিল থাকি আছে।
But this is also a big embarrassment and an indictment of our Mr. Modi ji. Why? Because we have seen over the years the close relation that he has maintained with Gautam Adani and his companies. And we have seen that so many contracts have been being given to Adani and the assets of our country, including airports, you know, railways, roads, are being given to Adani under the watchful eye of our Prime Minister.
শ্ৰীলংকাৰ পৰা ইণ্ডিয়ান ৰিগুলেটৰী বডিজ লগা ইণ্ডিপেণ্ডেন্স দি ছিকিউৰিটিজ আৰু এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া এছ ই বি আই নিচিনাৰ ওপৰত চিন্তা ভাৱনা জনাই কিনে তাইখান পৰা অপজিশ্যন লিডাৰ্ছ টাৰ্গেট কৰিয়া নহ'লে এইটো এলিগেশ্যন দি তাইখান পৰা ইনভেষ্টিগেট নকৰিব। মামলা দি এটা জইণ্ট পাৰ্লিমেণ্টেৰী কমিটি ইনভেষ্টিগেশ্যন কাৰণে মাঙি কিনে কংগ্ৰেছ পৰা কৈছে কি যদি বিজেপি আৰু প্ৰাইম মিনিষ্টাৰ মোদীৰ পৰা ইকো লোকাবলী নাথাকিলে তাইখান পৰা স্বচ্ছাটো জানিবলৈ পূৰা ইনভেষ্টিগেট কৰিব লাগে বুলি কৈ দিছে। ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ পৰা আজি কৈছে চৰকাৰ পৰা ক্ৰাইম খিলাফ জিৰ' টলাৰেঞ্চ লগা পলিচি এটা ৰাখি আছে আৰু দিল্লী লগা কানুনৰ হকম অৱস্থা দি কোনো কমজোৰ ভি হবলৈ নাদিব। তাৰ পৰা কানুনৰ হকম অৱস্থা চাবলৈ দিল্লী পুলিচ লগা এটা মিটিং ৰাখিয়া সময় এইটো কৈ দিছে। শ্ৰীশ্বাহ পৰা কৈছে কি দিল্লী আইচ খান লগতে পূৰা বাজাবটো দিবলৈ হাৰ পুলিচ মানুহ লগা পাৰ্চনেল জিম্মেদাৰ আছে। তাৰ পৰা কৈছে কি বাচ্চা খান মাইকী আৰু ছিনিয়ৰ চিটিজেনছ লগা বাচ্চাবটো দিল্লী পুলিচ লগা সবচে উচ্চ দৰকাৰ হ'বলৈ লাগে। Nagaland Chief Secretary Dr. G. Alambra, Naga Heritage Village ki samadhiya ji jaikana itia jari thakya construction kam khan du sai jase. Darbang official jia somai de sob construction sites kan review kurisi aro parking jaga bhi sai jase. Chief Secretary ba contractor aro alak alak departments ba officials logot project kan thik somai khatam horibole bhi janai dise. Agashwani Kohima bra apni khan logori khobor ani di ase. Taza khobor hunibo karne ami khan laka X handles AIR news alerts aro AIR underscore Kohimari follow Kuribi. Apni Khanba Idu Koburdo, Ami Khanlaka News on Your App or YouTube channel AIR News Kohima Brabi Honibali Paribo. Nagaland Minister Health or Family Welfare P. Paiwang Koinyakbra District Hospital Twin Sangdi Juakali Jaise District Hospital Laga Offices South Staff Bra Swakat Kuridiadi Dhaniabad Dikena Minister Bakwisi Dailakam Mofisal Do Official Ikta Nohoi Kendo District Di Infrastructure Unutikam Laga Issue Di Department Laga Komjurkan Sabuli Karni Ahise Dabra Juma Kuritagia Kan Lokodi Janaidisik State Team Medical Doctors Arabishido Specialist Doctors Kan Komtiasi Arasorkarba Idukan Borti Kuribali Koshesh Sri Paiwang Prajan IDC ki Tailakam Officer Laga Asoldo District Day Food Safety Aro Drug Control Khan Sabuliase. Minister Lagot, Commissioner Secretary, Additional Director, Principal Director Aro Senior Doctors Khan, Department of Health or Family Welfare by Jaise, Dr. Imli Temse Ozakam, CMO Twensangba District Day Department Laga Activities Laga PowerPoint Presentation Khata Ikdadu Dikhaidi Se. Central Board of Secondary Education CBSE bra merit scholarship scheme for single girl child karne eligible students bra online application diboli matise itubra application so CBSE merit scholarship scheme for single girl child John bra class 10 to CBSE bra 2024 di pass kurisi aro class 11 to CBSE affiliated school di puriasi taikan bra diboli matise itulokot online application kan to class 10 karne CBSE single girl child scholarship laga renew to 2023 di dia karoni matise online application tibali on team tin to aiha mohina 23rd tarika se pura jankari eligibility conditions or online application forms to CBSE website bra pabuli paribo Janjatiya Gaurav Divas 2024 celebration aro IEC campaign for Dharti Apa Janjatiya Gram Udgarsh Abhiyan laga bhagisab Tribal Research Institute Nagaland bra Department of Tribal Affairs lokot milagina ekta tribal cuisine aro tuck of war competition du joga kurise event to Ministry of Tribal Affairs Government of India bra fund kurigina Nagaland Solidarity Park Koimadi rakise Lotha Jadidu tribal cuisine winner hoisi aro Puchuri Jadidu dusra jaga rusumi bra tisra jaga di paise tuck of war competition di Chakisang jati bra GTC Sumi jati bra first runner up aro Angami jati bra second runner up paise Competition di Nagaland laka Solota Jati Kanbra bhag loise. Hornbill Music Festival 2024 di Istanbul di Borobra December 2 tarikh perform koribulase. Cultural Association Istanbul Dil Borobra jua 25 sal karne Borovian culture do videsh di parhaidi kena janoni diabra traditional Borovian music aro dance laka alak kisam kanto international audience lokodi dikhai di ase association di Ricardo Dilka dubra ekta renowned artist Ari Kitpa Berodi Janam Harbra Loigina Takibule Ase. Aru sports di sobse pohila bar rakhya Dr. K.C. Nihoshi Memorial Open Football Tournament do aji District Sports Council Grounds Zanabotu District di suru kurise tournament do late Dr. K.C. Nihoshi laga yati Trajan's Club ra jorka kurise John do sports aro bishi do football laga bishi icharo sat dia ek John thakise Trajan's Club President Hokado Yeptomi bra kurise ki tournament di baruta local clubs bra trophy do jujia se darba khilariya khan lokoti shant aro mon diboli onarat kori aji tai khan to huru club ikta hoilibi mehnat pra kam kori abra khali district nohoy kintu competition laga sobse uja level tak tai khan represent koribuli paribo bili janai dise khobor ses ti headlines dobara janai ase President Mormobra, India to develop deshikta banai diboli manukhan lokoti nation first to adopt koribuli onarat kori se Nagaland Congress bra Gautam Adani khilaf US Securities Exchange Commission bra misa kotha koi dia opportunity bhavana janai dise Union Home Minister Shah bra koi sikhi Delhi laka kanunar hokam abastari kono komjor hobole na dibo aro Nagaland Chief Secretary Alambra কি সামাদি কামজারি থাকি এখন সাই যাইছে আর আজি রাতি লাগা নাগামিজ খবর ইমান দিছে স্কুল আছি আপনি খান সব কারণে ভাল রাতি হবি।